وقال لفتيانه اجعلوا بضاعتهم في رحالهم لعلهم يعرفونها إذا انقلبوا إلى أهلهم لعلهم يرجعون
আর ইউসুফে তেওঁৰ কৰ্মচাৰীসকলক ক'লে সিহঁতে যি পণ্য মূল্য দিছে সেয়া সিহঁতৰ খাদ্য সামগ্ৰীৰ ভিতৰতে ৰাখি দিয়া যাতে সিহঁতে পৰিয়ালৰ ওচৰলৈ উভতি যোৱাৰ পিছত সেয়া চিনি পায় ফলত যাতে সিহঁতে আকৌ উভতি আহে